ولا تنكحوا ما نكح آباؤكم من النساء إلا ما قد سلف إنه كان فاحشة ومقتا وساء سبيلا.
নারী সকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃপুৰুষে বিবাহ কৰাইছে তোমালোকে সিহঁতক বিবাহ নকৰাবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে সেয়া ক্ষমা কৰা হ'ল। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।